গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোৰ্ডে 7,650 তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰে। পুৱা 10:30 বজাৰ লগে লগে কেইবাটাও ৱেবছাইটত ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পূৰ্বে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। আয়োগৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ মাজেৰে লিখিত পৰীক্ষা আৰু দক্ষতা পৰীক্ষাৰ অন্তত আজি 7,650 তৃতীয় বৰ্গৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে।
আপোনালোকে সকলোৱে জানে যে আমাৰ যোনটো এ ডি আৰ ই পৰীক্ষা ছেপ্টেম্বৰ 2024 যোৱা বছৰ এ ডি আৰ ই পৰীক্ষা আমি পাতিছিলোঁ, তাতে 28টা জিলাত 23,85,000 যিখিনি আবেদন আহিছিলে তাৰে ভিতৰত 17,31,000 কেণ্ডিডেট ৰিটেন এক্সামিনেশ্যন এ ডি আৰ ই পৰীক্ষাত সন্মিলিত হৈছিলে আৰু পৰীক্ষা দিছিলে। তাৰপিছত আমি পৰীক্ষাৰ ৰিজাল্ট যেতিয়া উলিয়ালোঁ 1:2 কৰি পেলাই 7,650টা গ্ৰেড 3 পষ্টৰ কাৰণে এ ডি আৰ ই পৰীক্ষাত শ্বৰ্ট লিষ্টিং হ'ল আৰু সেইটো শ্বৰ্ট লিষ্টিং হোৱাৰ পিছত এইবিলাক প্ৰাৰ্থীক আমি স্কিল টেষ্টৰ কাৰণে মাতিলোঁ। স্কিল টেষ্ট 3টা প্ৰকাৰৰ হ'ল। 1 নম্বৰ আছিলে কম্পিউটাৰ নলেজ টেষ্ট, 2nd আছিলে যোনে ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিছিলে ড্ৰাইভিং টেষ্ট, আৰু 3rd আছিলে ষ্টেনগ্ৰাফী টেষ্ট। গতিকে সেই 3টা স্কিল টেষ্ট আমাৰ 3টা এজেঞ্চি, এটা হ'ল এমট্ৰন কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে, 2nd হ'ল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ফৰ ড্ৰাইভিং টেষ্ট, আৰু 3rd হ'ল ষ্টেনগ্ৰাফী টেষ্টৰ কাৰণে আই টি আই গুৱাহাটী। এই 3টা এজেঞ্চিৰ দ্বাৰা আমি স্কিল টেষ্ট পাতিলোঁ আৰু স্কিল টেষ্টৰ যোনটো মাৰ্কছ পাইছে সেইখিনি মাৰ্ক আমি যোগ কৰিলোঁ ৰিটেন এক্সামিনেশ্যনত পোৱা মাৰ্কছৰ লগত।
অধ্যক্ষ তিৱাৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰক 50টা বিভাগে নিজ নিজ বিভাগৰ অধীনত খালী থকা পদৰ তালিকা আয়োগলৈ প্ৰেৰণ কৰিছিল। বিভাগসমূহৰ পৰা লাভ কৰা তথ্যৰ আধাৰতে আয়োগে খালী থকা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। আজি ফলাফল ঘোষণাৰ পিছত উত্তীৰ্ণ প্ৰাৰ্থীসকলে 50টা বিভাগতে নিযুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত কৃষি বিভাগত সৰ্বাধিক 1,850টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 873টা, বিদ্যালয় শিক্ষা বিভাগত 581টা পদ খালী আছে। তৃতীয় বৰ্গৰ পদৰ ফলাফলৰ লগতে অসম আৰক্ষীৰ 625টা পদৰ ফলাফলো আজি ঘোষণা কৰা হয়। এই সন্দৰ্ভত অধ্যক্ষ তিৱাৰীয়ে কয় যে ফলাফল ঘোষণা কৰা 625টা পদৰ ভিতৰত 203টা পদ অসম আৰক্ষীৰ উপ পৰিদৰ্শক, এটা অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সহকাৰী উপ নিয়ন্ত্ৰক পদ আৰু 164টা অসম কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদ। বাকী থকা 5,614টা কনিষ্টবল পদৰ ফলাফল কাইলৈ পুৱা 11:30 বজাত ঘোষণা কৰা হ'ব বুলিও ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। একেখন সংবাদমেলতে অধ্যক্ষ তিৱাৰীয়ে 15 অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াহাটাৰ তিৰুভাৱ তিথি আজি সত্ৰখনত কীৰ্তন মহোৎসৱ ৰূপে উলহ মালহেৰে পালন কৰা হয়। এই উপলক্ষে নিয়মীয়া প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ হিচাপে ঘোষা কীৰ্তন, গায়ন বায়ন আদি পৰিৱেশন কৰা হয়। বিয়লি সত্ৰখনৰ অধীনত নহাতীৰ ভকতসকলে পৰম্পৰাগতভাৱে কৰভাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে বৰপেটা সত্ৰ যি নীতি নিয়মৰ মাজেৰে পৰিচালিত হৈ আহিছে সেই পৰম্পৰা মথুৰা দাস বুঢ়াহাটাই আৰম্ভ কৰিছিল। তদুপৰি তেওঁ বৰপেটাত হাতিয়াৰ ব্যৱস্থা আৰু হাতীসমূহত বেংক ব্যৱস্থা প্ৰৱৰ্তন কৰি সত্ৰ নগৰীখনৰ সমাজ ব্যৱস্থা আৰ্থিকভাৱে সবল কৰি তোলাৰ নীতিও প্ৰৱৰ্তন কৰিছিল। মথুৰা দাস বুঢ়াহাটাৰ কীৰ্তন মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা সত্ৰখনত যথেষ্ট লোকৰ সমাগম হয়। চানমাৰীৰ উৰণসেতুৰ মেৰামতিৰ সংক্ৰান্তীয় কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰী ট্ৰেফিক পইণ্টলৈ অহা সকলো যান বাহনৰ চলাচল অহা 13, 15 আৰু 17 অক্টোবৰত নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব। নিউ গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সূত্ৰই এখন ৰাজহুৱা জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি বন্ধ থাকিবলগীয়া পথসমূহৰ বিকল্প হিচাপে ৰাজগড় পূব খৰণীয়া পথ, এম টি ৰোড বামুনি বৈদাম ৰেলৱে কলনী ৰোড, মধগৰীয়া নুনমাটি পথ, কৃষ্ণনগৰ মিলনপুৰ পথ জনসাধাৰণে যাতায়াতৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। আমিনগাঁৱত চলি থকা WF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ আজি হোৱা প্ৰথমখন ছেমি ফাইনেলত ইণ্ডোনেছিয়াই ভাৰতক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। দলীয় শাখাৰ ফাইনেল খেলখন কাইলৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। বিয়লিৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।